ক'ব বিচাৰিছোঁ যে তোমালোকৰ সেই অধিকাৰ আৰু শক্তিৰ বিষয়ে যি যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে আছে মঠিৰ শুভবাৰ্তাৰ 16:13। যেতিয়া যীশুখ্ৰীষ্টই কৈশৰীয়া ফিলিপিৰ কোনো অঞ্চললৈ গৈছিলে তেতিয়া তেওঁৰ ভক্তবোৰ সুধিছিলে, তোমালোকে মোক কি বুলি ভাবা? আৰু সেয়ে তোমালোকে জানিব পাৰিছা তেওঁ কোন? আৰু উত্তৰ তেওঁলোকে ক'লে, দীক্ষাগুৰু জোহন, কিছুমানে ক'লে জিৰিমিয়া। তেওঁলোকক সুধিলে, তোমালোকে মোক কি বুলি ভাবা? চিমন পিতৰে উত্তৰ দিলে, তুমিয়ে যীশুখ্ৰীষ্ট, বিৰাজমান ঈশ্বৰৰ সন্তান। ইয়োবে কোৱা কথাবোৰ মই ভাল পাওঁ। মই জানো যে মোৰ উদ্ধাৰকৰ্তা আছে, আৰু শেষৰ দিনা মই তেওঁৰ লগত পুনৰ্জীৱিত হৈ উঠিম। যীশুখ্ৰীষ্ট তেওঁক ক'লে, ধন্য তুমি জোনা, তেজ মঙহৰ শৰীৰটোৰ পৰা তুমি এইটো জানিব পৰা নাই। তুমি এই জ্ঞান মোৰ পিতাৰ পৰা পাইছা যি স্বৰ্গত আছে। যদি তুমি যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰা, যদি তুমি কিবা প্ৰকাৰে এই আচহুৱা কাহিনীৰ ওপৰত বিশ্বাস কৰা যে ঈশ্বৰ নিজেই নিজৰ পুত্ৰৰ ওপৰত অৱতাৰ হৈছিল, যে সংসাৰত মাত্ৰ এজনেই ঈশ্বৰ আছে কিন্তু প্ৰকৃততে সেই ঈশ্বৰ তত্ত্ব তিনিজন, বেলেগ বেলেগ ব্যক্তিৰ জৰিয়তে তিনিটা বেলেগ ৰূপ আছে, আৰু তাৰে এটাৰ শক্তিৰ জৰিয়তে আন এটাৰ নিৰ্দেশত ক্ৰছত উঠিলে আৰু তোমালোকৰ সকলো পাপ নিজৰ ওপৰত লৈ মৃত্যুবৰণ কৰিলে আৰু ফল ভুগিলে আৰু পুনৰাই জীৱন লৈ প্ৰকট হ'ল, আৰু এতিয়া তোমালোকক জীয়াই থাকিবলৈ শক্তি দিছে। যদি তোমালোকে এই কথাটো বিশ্বাস কৰা, তেন্তে তোমালোকে ঈশ্বৰক ধন্যবাদ দিয়া যে তোমালোকে এইটো বিশ্বাস কৰিব পাৰিছা। তুমি কেৱল এইকাৰণে বিশ্বাস কৰিব নোৱাৰা যে তুমি বিশ্বাস কৰিব খোজা, ঈশ্বৰে তোমাক তেওঁৰ সত্যতাৰ প্ৰমাণ দিব লাগিব। আমি সেয়া বিচাৰোঁ। মই ঈশ্বৰক ধন্যবাদ দিওঁ যে মই তেওঁক বিশ্বাস কৰোঁ। ঈশ্বৰক মই ধন্যবাদ দিওঁ যে মই সাৰ পাওঁ আৰু সংসাৰত ঘটি থকা বিশৃংখলবোৰলৈ চকু ফুৰাওঁ। তেতিয়া মই কওঁ যে মোৰ বিশ্বাস যে ঈশ্বৰ ইয়াতে আছে, মোৰ বিশ্বাস তেওঁ মোক চাইছে, মোৰ বিশ্বাস মোৰ লগত স্বৰ্গদূত আছে, মই আশাৰে পৰিপূৰ্ণ, আনন্দেৰে পৰিপূৰ্ণ। কিছুমানে কয় এনেদৰে, কিয় তোমাৰ ওচৰত কি প্ৰমাণ আছে? মানে মই জানো যে মই জানো, আৰু কিয়নো মই জানো যে মই জানো। তুমি কেনেকৈ জানা? মই নাজানো মই কেনেকৈ জানো, কিন্তু মই জানো যে মই জানো, কিন্তু মই জানো যে মই জানো। 18-ত তেওঁ কয় যে মই তোমাক কওঁ পিতৰ, তুমি এটা শিল, আৰু এই শিলতে তেওঁ পিতৰৰ বিশ্বাসৰ কথা কৈছিলে। এই শিলতেই বিশ্বাসৰ এই শিলতে মই গীৰ্জাঘৰ বনাম, আৰু নৰকৰ দৰে ইয়াক কেতিয়াও পৰাভূত কৰিব নোৱাৰোঁ। গীৰ্জাঘৰ তোমালোক সকলেই, যদি তোমালোকে যীশুখ্ৰীষ্টক বিশ্বাস কৰা, তেন্তে নৰকৰ দুৱাৰে কেতিয়াও তোমালোকক পৰাভূত কৰিব নোৱাৰে। আৰু মই তোমাক স্বৰ্গৰ ৰাজ্যৰ চাবিকেইটা দিছো। তুমি পৃথিৱীত যাক বান্ধি ৰাখিবা, যিটো বেয়া আৰু বেআইনী, ইতিমধ্যে স্বৰ্গত বন্ধ হৈ আছে, আৰু যিটো তুমি পৃথিৱীত খুলিবা আইনসংগত বুলি ক'বা, হয়তো স্বৰ্গত ইতিমধ্যেই খোলা হৈ আছে, আৰু তোমালোকে হয়তো কেতিয়াও বন্ধা আৰু খোলাৰ বিষয়ে ধৰ্মবোৰ পদে শুনা নাই। কিন্তু জানানে, মই বহু আগতে এই বিষয়ে বহুতো শুনিছিলোঁ, আৰু জানানে যে তুমি বান্ধিবও পাৰা আৰু খুলিবও পাৰা। মই তোমালোকক কৈছোঁ, মই চয়তানক বান্ধি ৰাখিছিলোঁ আৰু পবিত্ৰ আত্মাক খুলি ৰাখিছিলোঁ, আৰু কি জানানে, পবিত্ৰ আত্মাক ইতিমধ্যেই স্বৰ্গত খোলা হৈছে আৰু তাক পুনৰ খোলাৰ কোনো প্ৰয়োজনেই নাই। কিন্তু বাইবেলত বিস্তাৰকৈ জানিবলৈ পোৱা যায় যে স্বৰ্গক পৃথিৱীলৈ নমাই অনাৰ অধিকাৰ আমাৰ আছে। স্বৰ্গ যিটো অনুমতি দিয়ে আমি সেইটো অনুমতি দিব পাৰোঁ, আৰু যিটো স্বৰ্গই অনুমতি নিদিয়ে তাক আমি ইয়াৰ কৰাটো অনুমতি দিব নালাগে। আৰু তোমাৰ খং, তিক্ততা, অসন্তোষ, নিষ্ঠুৰতা, এই সকলোবোৰৰ পৰা নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ আছে। স্বৰ্গক পৃথিৱীলৈ অনাৰ অধিকাৰ তোমাৰ আছে। বাইবেলত সুন্দৰভাৱে এই কথাবোৰ বৰ্ণনা কৰা হৈ আছে। ঈশ্বৰে নিজৰ প্ৰতিশ্ৰুতিবোৰ পূৰ্ণ কৰাৰ কিছুমান চৰ্ত ৰাখিছে, কিন্তু ঈশ্বৰে সেই চৰ্তবোৰ পালন কৰি চলিবলৈ আমাক শক্তিও দিছে। এইটো বৰ ভাল খবৰ। তুমি কাৰোৱে ওপৰত উত্তেজিত হৈ উঠাৰ প্ৰয়োজন নাই, কাৰোৱে প্ৰতি উত্তেজিত হৈ থকাৰ প্ৰয়োজন নাই। তোমাৰ উত্তেজনা আহিব পাৰে, কিন্তু উত্তেজিত হৈ থকাৰ প্ৰয়োজন নাই। কিয় জানানে? মই এইটো অনুভৱ নকৰোঁ, মই এইটো অনুভৱ নকৰোঁ। মই এইবোৰ গ্ৰাহ্য নকৰোঁ তুমি এনেকুৱা অনুভৱ কৰা। তোমাৰ শক্তি আছে, তোমাৰ শক্তি আছে তোমাৰ অনুভূতিবোৰক দমন কৰাৰ। তোমাৰ এটা মনোবল আছে, এটা স্বাধীন মনোবল আৰু পবিত্ৰ আত্মাৰ শক্তিও আছে।
যদি মোক ছয়তানে অকলে এৰি থৈ যায়, মই কিমানবাৰ এই কথাকে ক'ব লাগিব?
সি অকলে এৰি থৈ নাযায়, কেতিয়াও এৰি থৈ নাযায়। বাৰু, যদি মই প্ৰলোভনৰ প্ৰতি আকৰ্ষিত নহ'লোহেঁতেন তোমাক প্ৰলোভনে আকৰ্ষণ কৰিবই। ইমান সহজে সকলোবোৰ বৰ্জন কৰি চলিব পৰাটো কঠিন। ইমানখিনি শক্তি আমি পোৱা নাই, কিন্তু আমাৰ সেই শক্তি আছে যাৰ দ্বাৰা আমি ইয়াৰ সন্মুখীন হ'ব পাৰোঁ, সমাধান কৰি বিজয় হ'ব পাৰোঁ, আৰু পাছত আনৰ জীৱনটো শক্তি প্ৰয়োজ্য কৰিব পাৰোঁ। আমিন, মোৰ জীৱনটো মই সুন্দৰ ওপৰত আৰম্ভ কৰা নাছিলোঁ, কিন্তু সুন্দৰ ওপৰত সমাপ্ত হৈছে। আমিন, মই ক'ব বিচাৰিছোঁ যে মোৰ জীৱনটো বৰ খেলিমেলিকৈ আৰম্ভ হৈছিলে, আৰু এইটো বৰ দুখৰ কথা যে মানুহে জীৱনটো যেনেকৈ আৰম্ভ কৰে তেনেকৈ সমাপ্ত কৰে। তেওঁলোকে কেতিয়াও পৰিস্থিতি সলনি কৰিব নোখোজে। তেওঁলোকে এটা বিশেষ সময়ত আবদ্ধ হৈ থাকে। যদি কেতিয়াবা কোনোবাই তেওঁলোকক ভয়ংকৰ কিবা এটা অন্যায় কৰিছে, তেন্তে তেওঁ কেতিয়াও নিজকে সেই পৰিস্থিতিৰ পৰা আঁতৰাই নানে। তুমি নিজকে আঁতৰাই আনিব লাগিব। তুমি নিজকে এবাৰ জোকাৰিলে উত্তেজিত ক'ব লাগিব, মই শুনিছোঁ, মই তোমাৰ কথা শুনিছোঁ, মোৰ শক্তি আছে, মোৰ অধিকাৰ আছে, যীশুখ্ৰীষ্ট মোৰ লগত আছে, তেওঁ যি কৰি গৈছে মোৰ বাবে কৰি গৈছে, মই এদৰে নিকৃষ্ট জীৱন কটোৱাৰ দৰকাৰ নাই। মই মূৰটো দাঙি চলিব লাগে, বুকু বুনাই চলিব লাগে আৰু ক'ব লাগে মই ঈশ্বৰৰ সন্তান, ছয়তানটোৰ মুখ বন্ধ কৰি থওঁ, মোৰ জীৱনটোক আৰু কেতিয়াও চলাব নোৱাৰ। আমিন। মঠিৰ শুভবাৰ্তা 18 এই কৈছে, আকৌ সেই একেই বান্ধোন আৰু মুক্ত কৰাৰ কথা আছে, পৃথিৱীত তুমি যি বান্ধিবা সেয়া স্বৰ্গটো বান্ধিবা, পৃথিৱীত যাক মুক্ত কৰিবা সেয়া স্বৰ্গটো হ'ব। যীশুখ্ৰীষ্ট আৰু পিতৰৰ মাজত কথোপকথন হৈছিলে আৰু তাৰ সন্দৰ্ভ এনেধৰণৰ যে যদি পৃথিৱীত তোমালোকৰ কোনো দুজন সন্মত হয় কিবা স্পৰ্শ কৰিবলৈ, যি বিচৰা হয় সেইটো কৰি দিবলৈ সন্মতিত শক্তি আছে, মই মোৰ স্বামীৰ লগত মিলি থাকিব নোৱাৰোঁ, তুমি পাৰিবা। আমি দুয়ো একেধৰণৰ নহয়, দেৱ আৰু ময়ো একেধৰণৰ নহয়, আমি কোনো একেধৰণৰ নহয়, আমি কোনেও একেধৰণে নাভাবোঁ, বহুতো বিষয়তে নাভাবোঁ, কিন্তু আমি এইটো শিকিছোঁ যে কেনেকৈ ভাবিব লাগে। কিন্তু যদি আমি সন্মতিৰে অসন্মত হ'বলৈ সন্মত হওঁ আৰু ইজনে সিজনক সলনি কৰিবলৈ এৰি দিওঁ, তেতিয়াহে মিলি থাকিব পাৰিবা। গতিকে সেই ব্যক্তিজনক যদি সলনি কৰাৰ চেষ্টা কৰা, তোমাৰ দৰে বনোৱাৰ প্ৰচেষ্টাটো বন্ধ কৰা, তেতিয়া বিয়াখন ঠিকে থাকিব। আমিন, দেৱ আৰু মই এতিয়া ইমান ভালকৈ একেলগে আছোঁ, ভাবিলে ভয় লাগে। মই সেই হাঁহি উঠা অদৰকাৰী কথাবোৰৰ বিষয়ে ভাবোঁ যে মই কেনেকৈ এইবোৰ কথা কৈছিলোঁ। মই নিৰাশ হৈ উঠাৰ প্ৰয়োজন নাছিলে, সেইবোৰ বশ কৰাৰ অধিকাৰ মোৰ আছিলে, শক্তি মোৰ তাত আছিলে, কিন্তু মই তাকে নকৰি মোৰ আবেগক প্ৰশ্ৰয় দিছিলোঁ। আৰু তুমিও সন্মতিৰে জীৱন কটাব পাৰা। যদি তুমি সন্মতিৰে জীৱন কটোৱাৰ সিদ্ধান্ত লোৱা, তুমি এটা পথ বিচাৰি উলিয়াই তেতিয়া তুমি তোমাৰ প্ৰাৰ্থনাৰ কিছুমান উত্তৰ পাবলৈ আৰম্ভ কৰিবা। আৰু পৃথিৱীত দুজন ব্যক্তিয়ে কিবা এটা যদি স্পৰ্শ কৰিব বিচাৰিছে, ইয়াৰ অৰ্থ এইটো নহয় যে গোটেই সপ্তাহ কাজিয়া কৰি থাকিবা আৰু কিবা এটা চমৎকাৰ হ'ব। যদি সন্মতিৰে থাকা, তেন্তে বিচাৰটো পাবা। পিতৰে যীশুখ্ৰীষ্ট সুধিলে, মোৰ ভায়ে যদি মোৰ বিৰুদ্ধে পাপ কৰে, মই কিমানবাৰ ক্ষমা কৰিব লাগিব? যীশুখ্ৰীষ্টই ক'লে, 7 বাৰৰ বদলি 70 হ'লে কেনে হয়? ইয়াৰ অৰ্থ হ'ল তোমাৰ ভিতৰত ক্ষমাদান কৰাৰ শক্তি আছে, আৰু তেতিয়ালৈকে প্ৰেম কৰি থাকা যেতিয়ালৈ ঈশ্বৰৰ প্ৰেমে সেইজন ব্যক্তিক ভিতৰৰ সকলো চেতনাক ধ্বংস কৰি নেপেলায়। তুমি অৱশ্যে এই বিষয়ে নিশ্চিতকৈ ক'ব নোৱাৰা, এইটো মই তোমাৰ ওপৰত এৰি দিছোঁ। আচল কথাটো কি জানানে, যে আমাৰ কিছু লোক উত্তেজিত হৈ ভাল পায়। জানানে, যেতিয়া ঈশ্বৰে মোক কৈছিলে, চোৱা তুমি পুতৰ পাত্ৰ হ'ব পাৰা বা তুমি শক্তিশালী হ'ব পাৰা, কিন্তু তুমি দুয়োটা একেলগে হ'ব নোৱাৰা, মই নিজকে পুতৰ পাত্ৰ বুলি ভাবাটো টান বহি থাকি নিজকে দুখিত কৰাৰ প্ৰয়োজন নাই। যোহনৰ প্ৰথম পত্ৰ 3:8, দুষ্ট লোকে কৰা কামবোৰ ধ্বংস কৰিবলৈ ঈশ্বৰৰ সন্তানৰূপে প্ৰকট হৈছিলে। বাৰু কল্পনা কৰা কি, তেওঁ যদি এৰি থৈ গৈছিল, আমি তাৰ প্ৰাৰম্ভ কৰোঁ। ঈশ্বৰে আমাক যেনে হ'বলৈ কয় তেনে হোৱাৰ শক্তি আমাৰ আছে। পাচনি কৰ্ম 1:8, অতীতত 1970 চনত ঈশ্বৰে যেতিয়া মোৰ হৃদয় স্পৰ্শ কৰিছিলে, মই এগৰাকী খ্ৰীষ্টধৰ্মী আছিলোঁ। মোৰ ধাৰণা আছিল যে মৃত্যুৰ পাছত মই স্বৰ্গলৈ যাম। কিন্তু মই তোমালোকক এটা কথা কওঁ, মই ইয়াত পোৱা সফলতা এক মুহূৰ্তৰ বাবেও আনন্দ উঠাব নোৱাৰিলোহেঁতেন। মই গীৰ্জাঘৰৰ সেৱাৰ কাম কৰিছিলোঁ, কিন্তু বাস্তৱিক সংসাৰৰ বাস্তৱিক পৰিস্থিতিবোৰত কেনেকৈ এক প্ৰকৃত খ্ৰীষ্টধৰ্মী হ'ব লাগে মই সেয়া নাজানিছিলোঁ। তোমাক মই এটা কওঁ, অথচ যিকোনো ব্যক্তি যেতিয়ালৈকে সুখী থাকে তেতিয়ালৈ সকলোবোৰ অনুসৰি চলি থাকে, কিন্তু এজন প্ৰকৃত খ্ৰীষ্টধৰ্মীয়ে তেওঁৰ মনস্থিতি সন্তুলন কৰি ৰখাৰ ক্ষমতা ৰাখে। মোৰ মনলৈ কিন্তু এটা তিক্ততা আহিবলৈ নিদিওঁ, তিক্ততাৰে মই পৰিপূৰ্ণ নহওঁ। যদি মোৰ মনলৈ উত্তেজনা আহে মই তাক এইদৰে নাইবা সেইদৰে দমাই পেলাম। যদি মই এটা কোঠাত সুখ পেলাই এঘণ্টা পৰি থাকিবলগীয়া হয় মই পৰি থাকিম, আৰু কোঠাটোৰ পৰা তেতিয়াহে বাহিৰ ওলাম যেতিয়া ঈশ্বৰে মোক মাতিব। কিন্তু মই ভাবোঁ যে তেওঁলোকে মোৰ লগত এইটো ভাল কাম নকৰিলে, কিন্তু আত্মাই কয়, মই ভাবোঁ, মোৰ মনে কয়, মই বিচাৰোঁ, মই ভাবোঁ, মোৰ মনে কয়। এইটোৱে হ'ল খ্ৰীষ্টধৰ্মীৰ ব্যৱহাৰিকতা, অন্তঃকৰণেৰে মানি লোৱা খ্ৰীষ্টধৰ্মীয়তা। স্বৰ্গই যি বান্ধে সেয়া বন্ধাৰ তোমাৰ অধিকাৰ আছে, যি মুক্ত কৰে তাক মুক্ত কৰাৰ অধিকাৰ আছে। তুমি ক'ব পাৰা স্বৰ্গত ঈশ্বৰে ভবা মতে এইটো নহয় আৰু মই ঈশ্বৰে ভবা মতে কৰিম। পাচনি কৰ্ম 1:8, যেতিয়া পবিত্ৰ আত্মাই তোমাৰ ভিতৰত ঠাই ল'ব তেতিয়া তুমি শক্তি পাবা, ক্ষমতা, দক্ষতা, বল। তোমাৰ ভিতৰত পবিত্ৰ আত্মাই ঠাই ল'লে তুমি মোৰ সাক্ষী হৈ উঠিবা। কেৱল সাক্ষীয়ে কেৱল নহয়, আমাৰ গীৰ্জাঘৰ ধৰ্মপ্ৰচাৰকৰ দলটোৰ মই সদস্য আছিলোঁ আৰু প্ৰতি সপ্তাহে মানুহৰ ঘৰলৈ গৈ যীশুখ্ৰীষ্টৰ বিষয়ে কৈছিলোঁ। কিন্তু মই তেওঁলোকৰ ঘৰলৈ গৈ যীশুখ্ৰীষ্টৰ দৰে ব্যৱহাৰ নকৰাৰ অধিকাৰ পোৱা নাছিলোঁ। কৰাটো ইমানেই কঠিন নহয়, কিন্তু তেনেকুৱা হ'ব, কৰাটোহে কঠিন যদি তুমি কিবা হ'ব বিচাৰিছা তেন্তে সকলো সময়তে সেয়াই হৈ থাকিব লাগে। ঈশ্বৰ মানে হ'ল প্ৰেম, গতিকে তেওঁ কেতিয়াও প্ৰেমক আহি গৈ থাকিবলৈ নিদিয়ে। তেওঁ যি হয় তেওঁ তেনেকুৱাই, সেয়েহে তুমি যিয়ে হোৱা তাকে কৰি দেখুওৱা। চোৱা, আমি কিবা এটা হওঁ, কিবা এটা প্ৰমাণ কৰিবলৈ চেষ্টা কৰোঁ ঈশ্বৰে এইটো জানিব বিচাৰিছে আমি কোন, তেতিয়া আমি এইটো কৰোঁ যিটো আমি জানো, আৰু যি কৰোঁ সেইটো এটা আমাৰ ফল হৈ পৰে। তোমালোকে মোৰ লগত এতিয়াও আছানে? কলচিয়াৰ প্ৰতিপত্ৰ 3:12, এতেকে ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে কৰুণাময় স্নেহ, মধুৰ ভাৱ, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা। ঈশ্বৰৰ প্ৰতিনিধিসকলে ঈশ্বৰ নিজেই কৰা ব্যৱহাৰৰ দৰে ব্যৱহাৰ কৰে। ঈশ্বৰ যেনেকৈ পবিত্ৰ আৰু প্ৰেম কৰোঁতা তেনেধৰণৰ ব্যৱহাৰ, তুমি যেনেকৈ ৰাতিপুৱা বস্ত্ৰ পিন্ধা তেনেকৈ ব্যৱহাৰো আমি আমাৰ মাজত ৰাখোঁ। এনেকুৱা বহু মানুহ আছে যিয়ে এনে ব্যৱহাৰ নিজৰ মাজত ৰাখি থৈছে যিটো শোভা নিদিয়ে। তোমাৰ গাড়ীখনত বহুতো বাম্পাৰ ষ্টিকাৰ লগাই ল'ব পাৰা বা বাইবেলখনত ৰং কৰিব পাৰা, কিন্তু অভদ্ৰ খ্ৰীষ্টান হ'লে কেতিয়াও ভাল নেদেখে। আমি মই বৰ ব্যতিব্যস্ত হৈ পৰিছিলোঁ আৰু আজিৰ কামত মোৰ বৰ বেয়া অনুভৱ হ'ল, তেন্তে কি হ'ল? এইটোৱে তোমাৰ দৰে কিবা এটা ভাল সুযোগ নিজকে উজালৈ তোলাৰ। বস্ত্ৰৰূপী ব্যৱহাৰবোৰ তুমি পিন্ধিব পাৰা যেনেকৈ কোমল হৃদয়, দয়া, ক্ষমা, দয়ালু স্বভাৱ, নিজৰ প্ৰতি সূক্ষ্ম ধাৰণা। ইয়াৰ অৰ্থ এইটো নহয় যে তুমি নিজকে হেয় বুলি ভাবিবা আৰু ভাগৰুৱা হৈ নপৰালৈকে বহু সময় সহ্য কৰি যি ফল পোৱা তাকে গ্ৰহণ কৰা। আৰু ধৈৰ্য, ভাগৰুৱা হৈ নপৰালৈকে বহু সময় আৰু সহ্য কৰি যি ফল পোৱা তাকে গ্ৰহণ কৰাৰ শক্তি, সুস্থ মনস্থিতিৰে লোৱাৰ শক্তি। মানে তোমালোকক দেখি এনে লাগিছে যেন তোমালোকক তুমি এইবোৰ কি কৈ আছা? মই তোমালোকক ক'ব খুজিছোঁ বিশ্বাসৰ বাবে ভাল যুঁজ দিব, গোটেই সময়বোৰ সমস্যাৰ নিবাৰণত কটাই নিদি সমস্যাৰ ফলত উৎপন্ন হোৱা তোমাৰ কু মনোবৃত্তিক বাধা দিবলৈ চেষ্টা কৰা। মই সদায় ভাবিছিলোঁ ঈশ্বৰৰ ওচৰত নিজকে এৰি দিলে ছয়তানক বাধা দিব পাৰি, কিন্তু প্ৰত্যেকবাৰে মোৰ জীৱনত এনেকুৱা ঘটিছিল যিটো মই ভাল নাপাইছিলোঁ বা ঈশ্বৰে দিয়ামতে নহৈছিলে। মই ক'ব লাগিছিলে মই এইটো বেয়া পাওঁ, মই বান্ধো, মই এনে কেতিয়াও হ'বলৈ নিদিওঁ। আৰু অৱশেষত মই ঈশ্বৰৰ পৰা এটা শিক্ষা পালোঁ, সমস্যাবোৰৰ বিৰোধ কৰি তুমি তোমাৰ কোনো উপকাৰ কৰা নাই। বাইবেলত কৈছে তুমি সংসাৰত সন্তাপ পাবা, তুমি এইটো কৰা উচিত যে সংসাৰৰ কিছু সমস্যা তোমাৰ জীৱনলৈ আহিবলৈ দিয়া, কিন্তু তুমি সেই সমস্যাবোৰতকৈ একো ওপৰত নিজকে ৰাখা, সংসাৰৰ কিছুমান একেই পৰিস্থিতিৰ মাজত নিজকে ৰাখা, কিন্তু কিছু ব্যতিক্ৰমভাৱে তাৰ প্ৰতিক্ৰিয়া দেখুওৱা, এয়াই হ'ল জীৱনৰ পুনৰুত্থান। আৰু তেতিয়াহে তুমি মৃত্যুক জয় কৰিব পাৰিবা। আৰু যেতিয়া আমি জীৱিত থাকোঁ, অহাকালি কি হ'ব আমি ক'ব নোৱাৰোঁ। আমিন। প্ৰলোভনৰ বিষয়ে কি ভাবা? যদি প্ৰলোভন নাথাকিলেহেঁতেন তেন্তে কিমান ভাল হ'লহেঁতেন, নহয় জানো? খুব সুন্দৰ হ'লহেঁতেন। কিন্তু বাইবেলত কৈছে যে প্ৰলোভন অহাটো ভাল, ই আহিব লাগে, সেইটো আমাৰ বিশ্বাস আছে। যদিহে তুমি কেতিয়াও প্ৰলোভিত নোহোৱা তেন্তে কেতিয়াও বিশ্বাসো থকাৰ প্ৰয়োজন নাই। আমি এইটো শিকিব লাগে কেনেকৈ প্ৰলোভনৰ প্ৰতি সঁহাৰি জনাব লাগে, আৰু আমি এইটো চিনিব পাৰিব লাগে যে সেই ব্যক্তিৰ জৰিয়তে বা পৰিস্থিতিৰ সহায় লৈ ছয়তানে এই কাম কৰিছে। সেই ব্যক্তিৰ ওপৰত উত্তেজিত নহয় বা পৰিস্থিতিৰ চিকাৰ হৈ হতাশ নপৰি ছয়তানৰ ওপৰত অধিকাৰ ৰাখিব লাগে আৰু ক'ব লাগে, তই মোক মুচৰি পেলাব নোৱাৰ, তই জিকিব নোৱাৰ, আন কৰিবলৈ আঁতৰি যা আৰু নিজকে মোৰ পৰা দূৰত ৰাখ, তই আঁতৰি গৈ নিজকে ভাগৰাই পেলা, তই ভাগৰি পৰিবি কিন্তু মই তেতিয়াও ইয়াতে থাকিম। আমি খোৱা শক্তি অধিকাৰ, এই সকলোবোৰ শুনাৰ পাছত কাৰোবাৰ অলপ হ'লেও জ্ঞানৰ চকু খোল খাইছেনে? বাৰু মই কৈছোঁ যে যীশুৱে এইবোৰ সহ্য কৰা নাছিলে। মঠিৰ শুভবাৰ্তা 16:21 কৈছে, তেতিয়াৰ পৰা যীশুৱে নিজৰ শিষ্যবোৰৰ আগত স্পষ্টভাৱে ক'বলৈ ধৰিলে যে মই জেৰুজালেমলৈ যাব লাগিব আৰু ডাঙৰ আৰু মহান যাজকৰ বিজ্ঞজনৰ হাতেৰে বহুত দুখ সহ্য কৰাৰ মৰি যাওঁ আৰু মৰাৰ তৃতীয় দিনা পুনৰ জি উঠো। অ' কিমান ভাল কথা! হে বন্ধুসকল, মই এটা কথা কওঁ, আমি সেই চহৰলৈ গৈ আছোঁ আৰু তেওঁলোকে মোক মাৰিব আৰু মোক ক্ৰছবিদ্ধ কৰিব আৰু মই মৰি থাকিম। আৰু এই কথা শুনি তেওঁলোকে তেতিয়া ভাবি ল'লে যে হয়, আমি আপোনাৰ লগত আছোঁ। গতিকে পিতৰে ক'লে, মই পিতৰক খুব ভাল পাওঁ কাৰণ সঁচাকৈ পিতৰৰ নিচিনা মই। তেতিয়া যীশুৱে এফালৰ আঁতৰাই লৈ গ'ল, শুনা যীশু, এই বিষয়ত তোমাৰ কিছু বুজাত গণ্ডগোল হৈছে। চোৱা, তুমি হৈছা ৰজা, আমি বিজয়ী হৈছোঁ, কোনেও তোমাক নামাৰে বা ক্ৰছবিদ্ধ নকৰে, আমি শাসন কৰিম, আমি শাসন কৰিমেই। আমিন। পিতৰে যীশুক একাষৰীয়াকৈ আঁতৰাই নি গোপনে কথা পাতিলে আৰু যীশুক দৃঢ়ভাৱে কৈ পুনৰাই প্ৰমাণ কৰিলে যে ঈশ্বৰে নকৰক প্ৰভু, এয়া তোমাৰ ওপৰত কেতিয়াও ঘটিব নোৱাৰে। মই এই কথা কওঁ যে পিতৰৰ যীশুতকৈ নিজৰ চিন্তা বেছিকৈ হৈছিলে, যিটো যীশুতকৈ বেছি তেওঁৰ লগত ঘটিবলগীয়া আছিলে, কিন্তু যীশুৱে পিতৰৰ পৰা নুশুনিলে, কিয়নো যীশুৱে তৎক্ষণাত বুজিলে যে এই কথা আচলতে পিতৰে কোৱা নাই, কোনোবা ছয়তানে পিতৰৰ মনৰ দুৰ্বলতাৰ সুযোগ লৈহে কৈছে। কোনোবাই এই কথা লক্ষ্য কৰিছেনে যে যেতিয়া দুষ্ট আত্মাই আমাৰ কোনোৱে যেতিয়া বশীভূত কৰিব নোৱাৰে তেতিয়া আহি আমাৰ কিবা নহয় কিবা দুৰ্বলতাৰ জৰিয়তে আমাৰ মাজলৈ আহে। আমাৰ বেছিভাগ সমস্যাই মানুহবোৰৰ লগত জড়িত হয় আৰু পিতৰ যীশুৰ আটাইতকৈ সমীপৰ শিষ্য, তথাপিও ছয়তানে পিতৰৰ ভিতৰত থকা ভয়টোক ব্যৱহাৰ কৰিলে যাতে যীশুৱে ঈশ্বৰৰ ইচ্ছাক পূৰণ কৰিব নোৱাৰে। কিন্তু যীশুৱে পিতৰৰ কথাত পতিয়ন নগৈ ক'লে, মোৰ পৰা আঁতৰি থাক ছয়তান, তই মোৰ পথত বাধা দিছ, তই পাপ হয় আৰু মোৰ বাবে বাধা আৰু এক ফাণ্ড হয়, কাৰণ তই ঈশ্বৰৰ কামবোৰত নহয় মনুষ্যৰ প্ৰকৃতিৰ বিষয়বোৰত বৰ মনোযোগ দিয়, মই এইটো ভাল পাওঁ, মোৰ পৰা আঁতৰ হ ছয়তান। এতিয়া তুমি ভাবা যে তুমি মৰি থাকিবা যদি তুমি ভোকত থাকিবলগীয়া হয়, নতুবা তুমি কোৱা ঈশ্বৰে কৃপা কৰক মই স্মৃণমুক্ত হৈ যাম আৰু এইদৰে দুসপ্তাহ ডেবিট একাউণ্টৰ জৰিয়তে একো খৰচ নকৰাকৈ কটাই দিয়াৰ পাছত তোমাৰ মনলৈ ধাৰণা আহে যে এয়া তোমাৰ জীৱনৰ অন্তিম সময় আৰু তোমাৰ মৃত্যুৰ সময় আহি পৰিছে।
অ' নহয় নহয়, মই এইটো কৰিব নোৱাৰো, মই এইটো কৰিব নোৱাৰো, এইটো খুব কঠিন, মই নোৱাৰো কৰিব, মই নোৱাৰো।
মোৰ মনলৈ অহা এই লালসাৰ পৰা দূৰত থাকা, নহয় এইটো কঠিন নহয়, তুমি এইটো কৰিব পাৰা, তুমি যদি সঁচাকৈ এই কাম কৰিব বিচাৰা তেন্তে তুমি এই কাম কৰিব পাৰা, কিন্তু তুমি নাজানা মই কেনেকুৱা অনুভৱ কৰোঁ। এই ছোৱালীজনী মানসিক হস্পিটেলত কেইবাবাৰো ভৰ্তি হৈছিল, প্ৰকৃততে এই ছোৱালীজনী মাৰ্চিহোমৰ পৰা আৰোগ্য হৈ আহিছিল, আৰু এই ছোৱালীজনীৰ খোৱা লোৱাৰ ওপৰত কোনো লাগবান নাছিল। আৰু মোৰ বোধেৰে তাইৰ আৰু এটা অভ্যাস আছিল নিজকে কাটি জখম কৰা। তাই কৈছিলে, যেতিয়া মই তোমাৰ বেটেল ফিল্ডৰ মাইণ্ডখন পঢ়িলোঁ তেতিয়াহে মই বুজিব পাৰিলোঁ যে মোৰ চিন্তাধাৰাবোৰেই মোক বান্ধি ৰাখিছিলে। এনেকৈ মানুহে ভাবে, গতিকে মানুহে এই কথাটো বুজিবটো প্ৰয়োজনীয় যে প্ৰকৃততে ঈশ্বৰে কৰা প্ৰতিশ্ৰুতিবোৰ ইতিমধ্যে তোমাৰ নিজে কৰা প্ৰতিশ্ৰুতিহে। তুমি চেষ্টা কৰা নাই, তুমি যুঁজা নাই বিজয় হ'বলৈ, আৰু তুমি বিজয় হৈ যুঁজিছা। তুমি বুজি পাইছানে যে তুমি ইতিমধ্যে বিজয় হৈছা? সংসাৰত যিটো আছে সেইটোতকৈ মহান হ'ল তোমাৰ সম্ভিতৰ যিটো আছে। মই ইয়াত তোমালোকৰ সন্মুখত এগৰাকী আধ্যাত্মিক বক্তা হিচাপে কথা কোৱা নাই, এইটো কথা বাইবেলত আছে। তুমি ক্ষীৰ হয় নে নহয় সঁচাকৈ ওপৰত তোমাৰ স্থান। ছয়তানৰ শক্তি আছে, কিন্তু তোমাৰ ভিতৰত তাতকৈ বেছি আছে। তুমি তোমাৰ জীৱনত এজন ৰজাৰ দৰে শাসন কৰিবা। পলে খ্ৰীষ্টধৰ্মীসকলৰ বাবে প্ৰাৰ্থনা কৰিছিল, আৰু তেওঁলোকে জানক যে ঈশ্বৰক বিশ্বাস ৰখাসকলৰ বাবে কেনে অসীম অপাৰ সৰ্বোত্তম শক্তি আৰু মহানতা ঈশ্বৰৰ মাজত আছে, আৰু এইটো বিশ্বাস কৰিব লাগে। পলে যি প্ৰাৰ্থনা কৰিছিলে সেই প্ৰাৰ্থনাকে আজি ময়ো তোমাৰ বাবে কৰিছোঁ। ময়ো এইটো বিচাৰোঁ যে তোমালোকে এইটো জানা, তোমালোকৰ ভিতৰত এইটো আছে। অধিকাৰ নিজে নিজে নাহে, অধিকাৰ তুমি ল'ব জানিব লাগিব। তুমি সেই অধিকাৰ ল'বলৈ আগুৱাই যাব লাগিব, আৰু যদি তুমি নাজানা যে তুমি সেই অধিকাৰ অধিকাৰী তেন্তে এইটো অধিকাৰ পাবলৈ আগুৱাই যাব নোৱাৰা। ভাবি চোৱা, যদি আমি এটা দিনো ভোকত থাকিব নোৱাৰোঁ, বহু আগতে মই কৈছিলোঁ যে মই কিমান লোকক জানো যিয়ে দুষ্ট আত্মাক ভৎসৰ্ণা কৰিবলৈ ধৰিছিলে। মই কৈছিলোঁ যে বহুতো মহিলাই দুষ্ট আত্মাৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ যত্ন কৰিছে, কিন্তু তেওঁলোকৰ দেখোন দুৰ্গন্ধময়, লেতেৰা, বাচনৰ ওপৰতো অধিকাৰ নাই, ঋণমুক্ত হোৱা, নিজৰ শৰীৰটোক আকাৰত ৰাখা, নিজৰ যত্ন লোৱা, তুমিয়ে হ'লা ঈশ্বৰৰ ঘৰ, তেওঁ তোমাক সবল সুস্থ আৰু উপযোগী কৰে। এই ছোৱালীজনীয়ে কৈছিলে, মই তোমাৰ বেটেল ফিল্ডৰ ব্ৰাহ্মাইণ্ডখন পঢ়িলোঁ আৰু মই তোমাক ক'ব বিচাৰোঁ যে আজি মই মুক্ত। তাই ক'লে, জানানে মই কেনেকৈ মুক্ত হ'লোঁ? নিশ্চয় কেৱল এই কিতাপখনৰ বাবে নহয়, তুমি জানানে আচলতে মই মাৰ্চিহোমৰ পৰা ওলাইছিলোঁ। আৰু তাই ক'লে যে যেতিয়া মই নিজকে কষ্ট দিবলৈ বিচাৰোঁ, তাই কৈছিলে মই এনে কৰিছিলোঁ। জয়স, তাই কৈছিলে, মই মোৰ হাত দুখনৰ ওপৰত বহি পৰিছিলোঁ যাতে মই মোৰ আঙুলি ডিঙিত সোমাব নোৱাৰোঁ আৰু মই নিজকে কাটিব নোৱাৰোঁ। আৰু মই তোমাৰ বেটেল ফিল্ড অফ দ্য মাইণ্ড কিতাপখনে মোৰ কোলাত ৰাখি লৈ জোৰ জোৰকৈ পঢ়িবলৈ আৰম্ভ কৰোঁ তেতিয়ালৈকে মোৰ ভিতৰৰ পৰা সেই প্ৰলোভন আঁতৰি নাযায়। তেনেহ'লে তুমি যুঁজিবলৈ প্ৰস্তুত নে নহয়? দে তোমালোকে কেৱল বহি থাকি ভাবি থাকিবা, নাই মই নোৱাৰো, এইটো বাৰু অসাধ্য, এইটো ছয়তানৰ বাহিৰে আন কোনো নহয়, ছয়তানে মোক কেতিয়াও এৰা নিদিয়ে, নাইবা তোমালোকে এনেদৰে কৰ, শুনা, মই ঈশ্বৰৰ এটি সন্তান, মোক মুক্তি দিয়া হৈছে, মোক ছয়তানৰ ওচৰৰ পৰা উভতাই অনা হৈছে, তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, মোৰ কোনো সম্বন্ধ নাই, মই শীৰ্ষলৈ উঠি মই তললৈ নাযাওঁ, মই শিৰ হয়, মই নেজ নহয়, ওপৰত হওঁ। আজি তোমালোকে বালিত এডাল আঁচ টানি কোৱা উচিত যে মই এটা ঘোষণা কৰিছোঁ, সকলো শেষ হৈ গ'ল, মই বিজয় হ'লো আৰু মই সেই জয়ে মাত্ৰ পাইছোঁ। অহাকালিলৈ নহয়, কোনোবা এদিনাখনো নহয়, সেই জয় মই এইমাত্ৰ পালোঁ আৰু মই ইয়াক মোৰ জীৱনত প্ৰযোজ্য কৰিম। আমিন। আহক ঈশ্বৰৰ গান গাওঁ।